এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়ে। অসমৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যলৈ বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই সন্মিলনত কমেও 12খন ৰাষ্ট্ৰই অংশ লোৱাৰ কথা। সন্মিলনত অংশ লোৱাৰ বাবে অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। সন্মিলনৰ অংশ হিচাপে 24 ফেব্ৰুৱাৰীত হ'বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানতো প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব বুলি জ্যেষ্ঠ মন্ত্ৰী বিমল বৰাই কালি সাংবাদিকৰ আগত প্ৰকাশ কৰে। 25 ফেব্ৰুৱাৰীত মন্ত্ৰীয়ে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্ৰধানমন্ত্ৰীও উপস্থিত থকাৰ কথা। 5খন সহযোগী দেশে অংশ ল'বলগীয়া এই সন্মিলনত 5 শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ 12,375খন বিদ্যালয়ত আজি গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত অহা 7 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ পূৰ্বে ৰৈ যোৱা একাংশ বিদ্যালয়তো গুণোৎসৱ সম্পন্ন হ'ব। আজি স্বমূল্যায়ন আৰু কাইলৈৰ পৰা 7 ফেব্ৰুৱাৰীলৈ বহি মূল্যায়ন কৰা হ'ব। এই পৰ্যায়ত মুঠ 4,967গৰাকী বহী মূল্যায়কে 11,38,275গৰাকী শিক্ষাৰ্থীৰ বহি মূল্যায়ন কৰিব। অসম সাহিত্য সভাৰ সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব। আজি অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলনেৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ হয়। ইয়াৰ পাছতে আকাশ শীৰ্ষক মহিলাসকলৰ প্ৰতিভা বিকাশৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলিৰ ভাগত নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ বিভিন্ন বঁটাসমূহ প্ৰদান অনুষ্ঠানৰ লগতে আজীৱন সভ্য সন্মিলনৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে 54জন সাংবাদিকক নিষ্ঠাবান সাংবাদিক বঁটা প্ৰদান কৰা হ'ব। সন্ধিয়াৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা তথা ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে 4 ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল মন্ত্ৰ হৈছে ইউনাইটেড বাই ইউনিক। এই দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উৎকৃষ্ট চিকিৎসা সেৱাৰ বিষয়ে উল্লেখ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফকেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাৰতৰ লগতে বিশ্বৰ 25খন দেশৰ লেখক সাহিত্যিকে এই মহোৎসৱত অংশ ল'ব। ইটালী, ইংলেণ্ড, পৰ্তুগাল, ইউক্ৰেইন, স্পেইনকে ধৰি বিভিন্ন দেশৰ লেখক সাহিত্যিকৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে অনুষ্ঠানত ভাগ ল'ব। অনুৰাধা শৰ্মা পূজাৰী, অৰূপা পতংগীয়া কলিতা, বিপুল দেউৰী, কৰবি ডেকা হাজৰিকাৰ উপৰি নতুন প্ৰজন্মৰ কেইবাগৰাকীও লেখকে এই অনুষ্ঠানত অংশ ল'ব। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে কোকৰাঝাৰ জিলাত অভিযান চলাই এজন জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। বিশেষ কাৰ্যবাহিনীয়ে কোকৰাঝাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই নাছিমুদ্দিন এছকে নামৰ জেহাদীক গ্ৰেপ্তাৰ কৰে। ধৃত নাছিমুদ্দিন জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টীম আৰু জামাত উল মুজাহিদিনৰ সক্ৰিয় সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। নগাঁও জিলাৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাতৰ ওচৰত কাইলৈৰ পৰা দুদিনীয়াকৈ মহাকুণ্ড মেলাৰ আয়োজন কৰা হৈছে। মেলা উদযাপন সমিতিয়ে প্ৰকাশ কৰা মতে এই মেলাত অংশ ল'বলগীয়া লোকসকলৰ সুবিধাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নগাঁও জিলাৰ পুৰণি গুদামৰ গড়মূৰ তিনিআলিৰ পৰা 15 কিলোমিটাৰ পূব দিশত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাপানালা অঞ্চললৈ অগণন লোকৰ সমাগম হয়। নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চুৱাং বনাঞ্চলৰ লেমলেবি নামৰ পাহাৰখনৰ বুকুৰে নামি অহা চম্পাৱতী জলপ্ৰপাতত মাঘ মাহৰ শুক্ল সপ্তমী তিথিত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত আছে। উত্তৰাখণ্ডত চলি থকা 38সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত আজি পদক নিশ্চিত কৰাৰ লক্ষ্যৰে অলিম্পিক পদকজয়ী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই 75 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব। নৱাগত বক্সাৰ অভিনৱ শইকীয়াইও আজি পুৰুষৰ 71 কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।